এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত অহা 26 মে'ত ৱাদ বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ভাৰতৰ চন্দ্ৰযান 3 অভিযানলৈ আমেৰিকাৰ বৈমানিক আৰু মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানে 2026 বৰ্ষৰ গৰ্ডাৰ্ড মহাকাশ বিজ্ঞান বঁটা আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে। ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকী 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ কনষ্টাণ্টিনোছ কম্বোছ, পৰিবহণ আৰু যোগাযোগ মন্ত্ৰী এলেক্সিছ ভাভেডেছ, শীৰ্ষ বিষয়া আৰু ব্যৱসায়ী নেতাসকলকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ এটা দল ভাৰতলৈ আহিছে। শ্ৰীনিকোছে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। নতুন দিল্লীত অহা 26 মে'ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টছিমিটছো মটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' এই বৈঠকত অংশ লোৱাৰ বাবে আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ বাবে কোৱাডৰ দৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ 1 জুলাইত ৱাশ্বিংটন ডিচিত অনুষ্ঠিত আলোচনাক লৈ বিদেশ মন্ত্ৰীসকলে পৰৱৰ্তী আলোচনাত ভাগ ল'ব। তেওঁলোকে কোৱাড ৰাষ্ট্ৰকেইখনৰ সহযোগিতা বৃদ্ধি সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে সম্প্ৰতি ৰূপায়ণ হৈ থকা কোৱাড পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তদুপৰি ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ শেহতীয়া বিকাশ তথা পাৰস্পৰিক স্বাৰ্থ সম্বলিত আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভতো বৈঠকত গুৰুত্ব দিয়া হ'ব। অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলে এই ভ্ৰমণৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচনৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিভিন্ন বিষয় উল্লেখ কৰে। শ্ৰী আচাৰ্যই কয় যে ৰাজ্য চৰকাৰে সীমান্তৰ সুৰক্ষা উন্নত কৰাৰ লগতে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু পশ্চিমবংগৰ চৰকাৰৰ সৈতে লগ লাগি কাম কৰিব। তেওঁ কয় যে নতুন চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চাকৰি প্ৰদান, অধিক বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব। ৰাজ্যপালগৰাকীয়ে লগতে বিগত 5 বছৰত দখলীকৃত চৰকাৰী ভূমি আৰু বনাঞ্চল দখলমুক্ত কৰাৰ বাবে চলোৱা উচ্ছেদ অভিযান আগলৈও অব্যাহত থাকিব বুলি উল্লেখ কৰে। ৰাজ্যত বান সমস্যা দূৰ কৰাৰ বাবে 18,000 কোটি টকা আবণ্টন দিয়া হ'ব বুলি তেওঁ আশ্বাস দিয়ে। তেওঁ কয় যে ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি আহিছে আৰু মাত্ৰ 3খন জিলাক বাদ দি সমগ্ৰ ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। বিগত সময়ছোৱাত কেইবাখনো শান্তি আৰু বুজাবুজিৰ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে 10,000তকৈ অধিক উগ্ৰপন্থী সদস্য মূল সুঁতিলৈ ঘূৰি আহিছে। তেওঁ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সদস্যসকলক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়। শ্ৰী আচাৰ্যই জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত অধিকাৰ, ৰীতি নীতি আৰু সামাজিক প্ৰতিষ্ঠানসমূহক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ দিশত চৰকাৰে কাম কৰিব বুলি উল্লেখ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যৰ খিলঞ্জীয়া সমাজৰ অন্যান্য সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত ব্যৱস্থা সংৰক্ষণ কৰি সমতা আৰু ন্যায় নিশ্চিত কৰা হ'ব বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যপালৰ ভাষণৰ পাছত অধ্যক্ষই সদনৰ কাম কাজ 45 মিনিটৰ বাবে বিৰতি ঘোষণা কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে। বিধায়ক সুশান্ত বৰগোহাঁয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। অধ্যক্ষই ইয়াৰ পাছতে সদনৰ কাৰ্যক্ৰমণিকা 25 মে'লৈ স্থগিত ঘোষণা কৰে। 4-দিনীয়া এই অধিৱেশনৰ অহা 26 মে'ত অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ চন্দ্ৰযান 3 অভিযানলৈ আমেৰিকাৰ বৈমানিক আৰু মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানে 2026 বৰ্ষৰ গডাৰ্ড মহাকাশ বিজ্ঞান বঁটা আগবঢ়াইছে। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাত্ৰাই ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ হৈ এই বঁটা গ্ৰহণ কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে তেওঁৰ বক্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকাশ দৰ্শন 2047ৰ কথা উল্লেখ কৰি গভীৰ মহাকাশ অন্বেষণ, মানৱ মহাকাশযান আৰু বাণিজ্যিক মহাকাশ খণ্ডৰ দ্ৰুত বিকাশৰ ক্ষেত্ৰত ভাৰতৰ ৰূপৰেখা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীকোৱাত্ৰাই মহাকাশ অন্বেষণৰ দিশত দুয়োখন দেশৰ মাজৰ সুদৃঢ় অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰি ভাৰত আৰু আমেৰিকাৰ চৰকাৰ, উদ্যোগ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত শক্তিশালী সহযোগিতাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে 2023 চনৰ 23 আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰা প্ৰথমখন মহাকাশযান হিচাপে চন্দ্ৰযান 3 ইতিহাস ৰচনা কৰে। চৰকাৰে সীমান্ত অঞ্চল অধিক দুৰ্ভেদ্য কৰি গঢ়ি তোলাৰ উদ্দেশ্যে স্মাৰ্ট সীমান্ত প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত অনুষ্ঠিত BSFৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। শ্ৰীশ্বাহে কয় যে এই প্ৰকল্প ড্ৰোন, ৰাডাৰ, কেমেৰা আৰু অন্যান্য প্ৰযুক্তি উপকৰণেৰে সমৃদ্ধ কৰি তোলা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল নিৰাপত্তা সীমান্তৰ ভূখণ্ডৰ দায়বদ্ধতা হিচাপে গ্ৰহণ কৰাৰ লগতে ইয়াৰ প্ৰত্যাহ্বানসমূহো সেই দৃষ্টিৰে মোকাবিলা কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এটা সংহত আৰু সৰ্বাত্মক নিৰাপত্তা পৰিকাঠামো গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে 1965 চনত 25টা বেটেলিয়ন আৰু সীমিত সমলেৰে গঠন কৰা সীমান্ত নিৰাপত্তা বাহিনী BSF বৰ্তমান বিশ্বৰ বৃহৎ সীমান্ত নিৰাপত্তা বাহিনীলৈ পৰিৱৰ্তিত হৈছে। বৰ্তমান এই বাহিনীত প্ৰায় 2,70,000 লোক বিভিন্ন পৰ্যায়ত নিয়োজিত হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজা ৰামমোহন ৰায়ৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপনৰ যোগেৰে ৰামমোহন ৰায়ে জনসাধাৰণক কুসংস্কাৰ, অন্ধবিশ্বাস আৰু অসমতাৰ বিৰুদ্ধে সজাগ কৰি তুলিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে গৌড়ীয় ব্যাকৰণৰ যোগেৰে ৰামমোহন ৰায়ে বাংলা ভাষাক নতুন আদৰ্শ তথা বুদ্ধিদীপ্ত দিশ নিৰ্দেশনা প্ৰদান কৰে। শিক্ষা, সমাজ সংস্কাৰ আৰু ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়ে আগবঢ়োৱা অৱদানে আধুনিক ভাৰতৰ ভেটি শক্তিশালী কৰি গঢ়ি তোলা বুলি মন্ত্ৰী শ্ৰীশ্বাহে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজা ৰামমোহন ৰায়ৰ আদৰ্শই ৰাষ্ট্ৰ নিৰ্মাণ আৰু সমাজ সচেতনতাৰ ক্ষেত্ৰত সদায় পথ দেখুৱাই আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহান সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ৰাজা ৰামমোহন ৰায়ে সামাজিক ব্যাধি, অন্ধবিশ্বাস, সতী যোৱা প্ৰথা আদি অমানৱীয় পৰম্পৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে আধুনিক ভাৰতৰ ভেটি নিৰ্মাণ আৰু শক্তিশালী কৰি গঢ়ি তোলাত অৱদান আগবঢ়াই গৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰামমোহন ৰায়ৰ প্ৰগতিবাদী চিন্তা চৰ্চা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত উৎসৰ্গীকৃত মনোভাৱে তেওঁক এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা কৰি গঢ়ি তুলিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা সমাজে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত অহা 26 মে'ত কোৱাত বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ভাৰতৰ চন্দ্ৰযান 3 অভিযানলৈ আমেৰিকাৰ বৈমানিক আৰু মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানে 2026 বৰ্ষৰ গডাৰ্ড মহাকাশ বিজ্ঞান বঁটা আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।